Iya, akah bani. Baturi khuite moi Pranita Devi. Etar pradhan baturi khomu hol. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। জম্মু কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাই গৰিহণা দিছে। গৃহ মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAক অৰ্পণ কৰিছে। ইৰাণৰ দক্ষিণ প্ৰান্তৰ বন্দৰ আব্বাছ চহৰৰ সমীপৰ শ্বাহিদ ৰাজা বন্দৰত কালি হোৱা ভয়াৱহ বিস্ফোৰণত নিহতৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 121 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু ডিউজন এয়াৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী ডি ডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্যৰ সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জম্মু কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাই গৰিহণা দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ লগতে ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ সৈতে জড়িত কোনো কাৰ্যৰ সপক্ষে কোনোধৰণৰ যুক্তি থাকিব নোৱাৰে বুলি সহমত প্ৰকাশ কৰি দুয়োগৰাকী নেতাই মানৱতাত বিশ্বাসীসকল সন্ত্ৰাসবাদ বিৰোধী যুঁজখনত দৃঢ়তাৰে থিয় হোৱা উচিত বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণৰ ক্ৰোধ আৰু যন্ত্ৰণাৰ কথা উল্লেখ কৰি কয় যে এই সন্ত্ৰাসবাদী কাৰ্যত জড়িতসকলৰ লগতে ইয়াৰ সমৰ্থকসকলৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে কালি বন্দৰ আব্বাছত সংঘটিত বিস্ফোৰণত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানে প্ৰধানমন্ত্ৰীক ফোন কৰি সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ যিকোনো ধৰণ বা ৰূপক সকলোৱে প্ৰত্যাখ্যান কৰা উচিত বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে। গৃহ মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAক অৰ্পণ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সংস্থাটোৱে এতিয়া এই সন্ত্ৰাসবাদী আক্ৰমণৰ আনুষ্ঠানিক তদন্ত কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় তদন্ত দলে আক্ৰমণৰ স্থলী পৰিদৰ্শন কৰিছে। যোৱা 22 এপ্ৰিলত পহলগামৰ বেচৰণ বনাঞ্চলত সংঘটিত এই আক্ৰমণত 26 লোকে প্ৰাণ হেৰুৱাইছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰী ডঃ বদৰ আব্দেলাত্তিৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমযোগে ডঃ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে ফোনযোগে কথা পতাৰ বিষয়ে উল্লেখ কৰি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ভাৰতক জনোৱা সমৰ্থনৰ বাবে ধন্যবাদ জনায়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ NEET UGৰ সন্দেহজনক দাবীৰ বিষয়ে জনোৱাৰ বাবে এখন সুকীয়া মঞ্চ মুকলি কৰিছে। NTAৰ পৰীক্ষাৰ্থীসকলক ভুৱা দাবীৰে প্ৰবঞ্চনা কৰিব খোজা অসাৰু ব্যক্তিসকলৰ কথাত ভুল নাযাবলৈ পৰামৰ্শ দিছে। সংস্থাটোৱে লগতে এনেধৰণৰ বিভ্ৰান্তিকৰ তথ্য আৰু এনে তথ্য বিয়পোৱা লোকৰ বিৰুদ্ধে 4 মে'ৰ বিয়লি 5 বজা পৰ্যন্ত NTAৰ ৱেবছাইটযোগে অৱগত কৰিবলৈ পৰীক্ষাৰ্থীসকলক অনুৰোধ জনাইছে। অহিংসা ভাৰতৰ ধৰ্ম আৰু ইয়াৰ প্ৰমূল্যৰাজিৰ গুৰুত্বপূৰ্ণ অংশ যদিও অত্যাচাৰী আৰু উদণ্ডসকলক শিক্ষা দিয়াটো ইয়াৰ ধৰ্ম বুলি RSSৰ মুৰববী মোহন ভাগৱতে মন্তব্য কৰিছে। নতুন দিল্লীত কালি দ্য হিন্দু মেনিফেষ্টো নামৰ এখন গ্ৰন্থ উন্মোচন কৰি শ্ৰীভাগৱতে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে কেতিয়াও আনৰ হানি আৰু অসন্মান নকৰে, কিন্তু কোনোবাই যদি বেয়া কৰিবলৈ সদায় তৎপৰ হৈ থাকে তেন্তে তাৰ কোনো নিৰাময় নাই। তেওঁ কয় যে অহিংসা ৰাষ্ট্ৰত নিহিত হৈ আছে। তেওঁ কয় যে গীতায়ো অহিংসাৰ শিকনি দিয়ে যদিও অৰ্জুনেও যুদ্ধত ব্ৰতী হ'বলগীয়া হৈছিল, কিয়নো তেওঁ এনে কিছুমান লোকৰ সন্মুখীন হ'বলগীয়া হৈছিল যিসকলে অকল যুদ্ধৰ ভাষাহে বুজি পাইছিল। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডৰ চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল। এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। TV, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালি ঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিরাপদ ঠাইত গাড়ি রখায় আশ্রয় লব লাগে আর এই সময়ত মাছ মারিবলৈ তথা নাও ফেরিত উঠিবলৈও যাব নালাগে।
বুঝিছো ককা, সাবধান হয়ে থাকিলে সুরক্ষিত হয়ে থাকিব পাৰিম।
জরুরীকালীন সহায়ের বাবে রাজ্যিক নিয়ন্ত্রণ কক্ষর হইতে 1070 1079 আর 112 নম্বরত তথা জেলা নিয়ন্ত্রণ কক্ষর হইতে 1077 নম্বরত যোগাযোগ করক। অসম রাজ্যিক দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের দ্বারা জনহিতার্থে প্রচারিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণৰ দক্ষিণ প্ৰান্তত বন্দৰ আব্বাছ চহৰৰ সমীপৰ শ্বাহিদ ৰাজা বন্দৰত কালি হোৱা ভয়াৱহ বিস্ফোৰণত নিহতৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। এই বিস্ফোৰণত কমেও 750 জন লোক আহত হৈছে। দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰী ইস্কান্দাৰ মোমেনিয়ে এই বিষয়ে সদৰি কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে সামাজিক মাধ্যমযোগে এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে এই বিস্ফোৰণৰ কাৰণ উদ্ঘাটন কৰাৰ বাবে তদন্তৰ নিৰ্দেশ দিছে। তেওঁ কয় যে আভ্যন্তৰীণ মন্ত্ৰীক তেওঁৰ বিশেষ প্ৰতিনিধি হিচাপে বিস্ফোৰণৰ পুংখানুপুংখ তদন্তৰ বাবে অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। সন্ত্ৰাসবাদ বিৰোধী দলে সন্ত্ৰাসবাদী সংগঠন ISIS আৰু হিজাবুত তাহিৰৰ সৈতে জড়িত 4জন লোকক ঝাৰখণ্ডৰ ধনবাদ জিলাৰ ৱাছিপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে। হিজাবুত তাহিৰৰ হৈ গোপনে কাম কৰা এই 4জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোককেইজনৰ পৰা 2টা পিষ্টল আৰু 12টা কাৰ্টিজৰ লগতে লেপটপ, পেনড্ৰাইভ, স্মাৰ্টফোন আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰে। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ 3য় ৰাউণ্ড কালি মাস্কটত সম্পন্ন হয়। আলোচনাত দুয়োপক্ষই অহা সপ্তাহত আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ চলি থকা দশক দশক পুৰণি অচলাৱস্থা দূৰ কৰাই এই আলোচনাৰ মূল উদ্দেশ্য। আলোচনাৰ অন্তত ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ অৰঘাছিয়ে কয় যে এই ৰাউণ্ডৰ আলোচনা পূৰ্বৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ আছিল আৰু দুয়োপক্ষই ক্ৰমাৎ পাৰমাণৱিক বিষয়ৰ কাৰিকৰী দিশে অগ্ৰসৰ হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক পাৰমাণৱিক অস্ত্ৰ বিকশাই তোলাৰ পৰা বাৰণ কৰিব পৰা এখন নতুন চুক্তিত উপনীত হ'ব পৰা যাব বুলি আস্থা প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছে 202 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 1 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 7 ৰাণ সংগ্ৰহ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 201 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰিয়াঞ্চ আৰ্যই 69 আৰু প্ৰভছিমৰণ সিঙে 83 ৰাণৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ বৈভৱ আৰুৰই 2টা উইকেট দখল কৰে। পাঞ্জাব কিংছে বৰ্তমানলৈকে 9খন খেলৰ পৰা 11 পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ সমসংখ্যক খেলৰ পৰা 7 পইণ্ট অৰ্জন কৰি 7ম স্থানত আছে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত দিল্লীত হ'বলগীয়া আজিৰ দ্বিতীয়খন খেলত দেল্হী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজিৰে পৰা চীনৰ চিয়ামেনত হ'বলগীয়া সুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। ভাৰত, ডেনমাৰ্ক, ইণ্ডোনেছিয়া আৰু ইংলেণ্ডত প্ৰতিযোগিতাৰ গ্ৰুপ ডিত স্থান দিয়া হৈছে। গ্ৰুপৰ প্ৰথম 2টা দলে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত লক্ষ্য সেন, এইচ এছ প্ৰণয়, হৰিহৰণ, ৰুবান কুমাৰ আৰ, ধ্ৰুৱ কপিলা, সতীশ কুমাৰ কৰুণাকৰণ, অনুপমা উপাধ্যায়, তানিশা ক্ৰাষ্টো, প্ৰিয়াশ্ৰুতি মিশ্ৰ আৰু আদ্যা ৱাৰিয়ৰ্ট আছে। সাত্বিক সৈৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে। আজি দিনৰ 8 বজাত হ'বলগীয়া গ্ৰুপ ডিৰ প্ৰথমখন খেলত ভাৰত ডেনমাৰ্কৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। জম্মু কাশ্মীৰৰ পেহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাই গৰিহণা দিছে। ইৰাণৰ দক্ষিণ প্ৰান্তৰ বন্দৰ আব্বাছ চহৰৰ সমীপৰ শ্বাহিদ ৰাজা বন্দৰত কালি হোৱা ভয়াৱহ বিস্ফোৰণত নিহতৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।